চাৰ্টিফিকেটৰ কাৰণে আপোনাক কিমান দিব লাগিব?
এইটো হেৰি কৰিবি আৰু, 500 দিব লাগিব।
500 টকা দিব লাগিব। এতিয়া ইন্টিফাৰ আৰু ফিৰুজৰ চাৰ্টিফিকেট যে আছে, এইটো কাউণ্টাৰ চহী কৰা আনি দিবলৈ 500 টকা দিব লাগিব আপোনাক।
এইটো কলো আৰু, কি কথাবিলাক কৈ আছে বুজি পোৱা নাই নেকি?
চাৰ্টিফিকেট এটা দিব না দুটা দিব, সেইটো কৈছো।
দুইটা দুইটা লাগে বুলি কোৱা নাই জানো?
অ
দুইটা।